এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 85.45% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। দেশৰ বিভিন্ন প্ৰান্তত হ'বলগীয়া পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত। সমগ্ৰ ৰাজ্যজুৰি শ্ৰীশ্ৰীদামোদৰ দেৱৰ 426 সংখ্যক তিৰোহা তিথি পালন, বৰপেটাৰ পাটবাউসী আৰু মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰত বিশেষ কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। ৰাজ্যৰ চাৰিটা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হয়। ইয়াৰ লগে লগে ৰাজ্যখনৰ 14টা সমষ্টিত 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 5টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও 61গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। তৃতীয় পৰ্যায়ত কালি 4টা সমষ্টিত 47গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত ৰাজ্যখনত 85.45% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে ভোটগ্ৰহণ হোৱাৰ পাছত EVMসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰংৰুমত ৰখা হৈছে। ৰাজ্যখনৰ তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত EVMসমূহ 50টা ষ্ট্ৰংৰুমত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে কালি বৰপেটা সমষ্টিত 85.24, ধুবুৰীত 92.08, গুৱাহাটীত 78.39 আৰু কোকৰাঝাৰ সমষ্টিত 83.55% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ 14টা সমষ্টিৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণৰ কোনো এটা পৰ্যায়তে কোনো কাৰণত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। এইবাৰৰ ভোটগ্ৰহণ সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে দেশৰ বাকী 4টা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ পাছত 4 জুনত ভোটগণনা কৰা হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ 93টা সমষ্টিত 65.24% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 93টা সমষ্টিত ভোটগ্ৰহণ হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত অসমত 85.45%, বিহাৰত 58.58%, ছত্তীশগড়ত প্ৰায় 71.98%, দাদৰা নগৰ হাভেলী আৰু দমন দিউ 69.87%, গুজৰাটত 79.51%, কৰ্ণাটকত 71.78%, গোৱাত 73.20%, মধ্যপ্ৰদেশত 64.71%, মহাৰাষ্ট্ৰত 61.44%, উত্তৰ প্ৰদেশত 57.55% আৰু পশ্চিমবংগত 77.53% ভোটদান হয়। তৃতীয় পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা, মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসমৰ 4টা, পশ্চিমবংগৰ 4টা, গোৱাৰ 2টা সমষ্টিৰ লগতে কেন্দ্ৰীয়শাসিত দাদৰা নগৰ হাভেলী আৰু দমন দিউৰ এটাকৈ সমষ্টি সামৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 283টা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য, বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকা ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। তৃতীয় পৰ্যায়ত মুঠ 1,338গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, মনসুখ মন্দাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰহ্লাদ যোশী, শিৱৰাজ সিং চৌহান, বাসৱৰাজ বোম্মাই, কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু অধীৰ ৰঞ্জন চৌধুৰী, সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ, NCP শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলে অন্যতম। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্যাবাৰাত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দী সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীয়ে BRS আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ ৱাৰেংগল লোকসভা সমষ্টিৰ এখন জনসভাত দলীয় প্ৰাৰ্থী আৰুহি ৰমেশৰ সমৰ্থনত ভাষণ দিয়ে। তেওঁ কয় যে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালবাদৰ শাসনৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক বিকাশৰ লক্ষ্যৰে ভোটদান কৰিবলৈ আহান জনায়। ইয়াৰ পাছত শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজনপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি গৃহৰাজ্য হিমাচল প্ৰদেশত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই মাণ্ডি জিলাৰ ডিয়াৰগি চেগলি গাঁও পঞ্চায়তৰ কোটবাগীত এখন ৰাজহুৱা সভাত অংশ লয়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ পৰা ৰাজহুৱা প্ৰচাৰৰ শুভাৰম্ভ কৰে। বিজেপি কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীৱতৰ কৰি তুলিছে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত এটা সমাৱেশত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ন্যায় আৰু সুশাসনৰ বাবে কংগ্ৰেছ দলক জয়ী কৰাবলৈ আহান জনায়। ইফালে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে কয় যে অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই, বৰং শক্তিশালীহে কৰিছে। তেওঁ কয় যে যদিও তেওঁলোকৰ দলৰ কেইবাগৰাকীও নেতা কাৰাবন্দী হৈছে, তথাপিও দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীৱভাৱে প্ৰচাৰ অভিযান চলাই আছে। নিৰ্বাচন আয়োগে 13 মে'ত হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণৰ বাবে নিয়োগ কৰা 354গৰাকী নিৰীক্ষকে আজি এই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লয়। এই উপলক্ষে আয়োজিত বৈঠকত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে এই নিৰ্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। তেওঁ লগতে গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি ভোটকেন্দ্ৰসমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ উপৰি যাৱতীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। পঞ্চম পৰ্যায়ত অহা 20 মে'ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সংসদীয় সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে 1584খন মনোনয়ন দাখিল কৰা হৈছিল যদিও চালি জাৰি চোৱাৰ পাছত 749খন মনোনয়ন বৈধ ঘোষণা কৰা হয়। পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা, মহাৰাট্টৰ 13টা, পশ্চিমবংগৰ 7টা, বিহাৰ আৰু ওড়িশাৰ 5টাকৈ, ঝাৰখণ্ডৰ 3টা আৰু লাডাখ আৰু জম্মু আৰু কাশ্মীৰৰ 1টাকৈ সমষ্টিৰ বাবে নিৰ্বাচন হ'ব। সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃতাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। ইফালে বিজেপিয়ে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰক কৰ্ণাল সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটক হৰিদ্বাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক ৰাজনন্দগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই হাভেৰী, ৰাজ্যখনৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছাট্টাৰক বেলগাঁও সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়ে। জনতা দল শ্ৰীকুমাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ পুত্ৰ এইচ ডি কুমাৰস্বামীক মন্দিৰ লোকসভা আসনখনৰ পৰা প্ৰাৰ্থিত্ব দিয়ে। মধ্যপ্ৰদেশৰ ছিন্দৱাড়া সমষ্টিৰ পৰা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চা ছেকুলাৰৰ নেতা জিতেন্দ্ৰ মাঝীক এন ডি এ প্ৰাৰ্থিত্ব দিছে। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ' পনীৰছেলভামে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰামানাথপুৰম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনতো কেইবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনে স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত 7-দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্ৰজ্বলন, থিয়নাম পৰিৱেশন আদি কাৰ্যসূচীৰে গোন্ধযাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে কৰভাৰ প্ৰদান কৰা হয়। শ্ৰী শ্ৰী দেৱ দামোদৰ সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰখনত পৰম্পৰাগত ৰীতি নীতিৰে কৰভাৰ প্ৰদান কৰে। তদুপৰি প্ৰসংগ, আয়তীৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা ৰামৰায়ৰ পৰা এতোলা সোণৰ বিনিময়ত মাটি লৈ দামোদৰদেৱে পাটবাউসী সত্ৰ স্থাপন কৰিছিল। পাছত তেওঁ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক সত্ৰখনৰ সত্ৰাধিকাৰ পাতি কোচবিহাৰলৈ গৈছিল। সত্ৰখন চলাত অসুবিধা নহবলৈ দামোদৰদেৱে ভকত তথা অনুগামীসকলক বছৰি গুৰুকৰ প্ৰদান কৰিবলৈ আহান জনাইছিল। তেতিয়াৰ পৰা সত্ৰখনত কৰভাৰ প্ৰদান প্ৰথা চলি আহিছে। মাজুলীৰ দক্ষিণপাট গৃহস্বামী সত্ৰতো দামোদৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। কালিৰে পৰা দুদিনীয়াকৈ উদযাপিত কাৰ্যসূচীৰ অংশ হিচাপে আজি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, গুৰুবন্দনা, শ্ৰী শ্ৰী কৃষ্ণলীলা কীৰ্তন, ঘোষা ৰত্নপাঠ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ প্ৰসংগ আদিৰে অনুষ্ঠানৰ সম্পাদনা কৰা হয়। ইফালে এই তিথি উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমন্বয় আৰু একতাৰে আগবাঢ়ি যাবলৈ ৰাজ্যবাসীক আহান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি উপলক্ষে ভক্তি অঞ্জলি নিবেদন কৰে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে গুৰুজনাৰ বুদ্ধিমত্তা, দৃঢ়মনা, সংগঠক আৰু বিশেষণতাই অসমীয়া সমাজ আধ্যামিক দিশেৰে আজীৱন উদ্বুদ্ধ কৰি যাব। থেলাচেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাচেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে 8 মেৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসংগতিৰ বাবে তেজৰ লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যোৱা এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উপৰি এনে ৰোগীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰোৱাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ শ্লোগান হ'ল জীৱনক শক্তি প্ৰদানৰ বাবে আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলোৰে কাৰণে সুচল আৰু সমভাৱে থেলাচেমিয়াৰ চিকিৎসা। এই ৰোগ নিৰ্মূল কৰাটো সম্ভৱ নহয় যদিও উপযুক্ত চিকিৎসাৰ দ্বাৰা ৰোগীয়ে সুচলভাৱে জীৱন যাপন কৰি থাকিব পাৰে। এনে ৰোগীৰ ক্ষেত্ৰত ভাগৰ লগা, দৈহিক বিকাশত বাধা, পেট ফুলি যোৱা, প্ৰস্ৰাৱৰ বিসংগতি আদি দেখা যায়। বংশগতভাৱে ৰোগীৰ দেহত ধৰা দিয়া এই বিসংগতিৰ লক্ষণ পোৱা মাত্ৰেই চিকিৎসকৰ দ্বাৰা নিৰীক্ষণ কৰি পৰামৰ্শ ল'লে এগৰাকী ৰোগী দীৰ্ঘদিন ধৰি সুস্থ লোকৰ দৰে জীৱন অতিবাহিত কৰিব পাৰে। বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এটা বাৰ্তাত পৰ্যাপ্ত পৰিমাণে ৰক্তদান কৰি আৰু সজাগতা সৃষ্টিৰ জৰিয়তে সমাজখনক থেলাচেমিয়া প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত কৰিবলৈ আহান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে কেইবাখনো ৰেলগাড়ী কোনো কোনো ঠাইত অতিৰিক্তভাৱে 2 মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ বিজনী আৰু কৈঠালকুছিত, পুৰী কামাখ্যা এক্সপ্ৰেছ বিজনী, সৰভোগ, পাঠশালা, টিহু আৰু নলবাৰীত, তম্বাৰাম শিলঘাট টাউন এক্সপ্ৰেছ বৰপেটা ৰোড আৰু নলবাৰীত, শিয়ালদাহ শিলঘাট কাঞ্চনজংঘা এক্সপ্ৰেছ নলবাৰীত, শিলচৰ সৰভোগ এক্সপ্ৰেছ নলবাৰী আৰু বিজনীত, গুৱাহাটী জম্মু টাৱাই এক্সপ্ৰেছ নলবাৰী আৰু বৰপেটা ৰোডত, আৰু ডিব্ৰুগড় লোকমান্য তিলক এক্সপ্ৰেছ নলবাৰীত অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164 সংখ্যক জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হাইলাকান্দি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠানত ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হৈছে। বৰাক উপত্যকা বংগ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ উদ্যোগত হাইলাকান্দিত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত কবিগুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কৰিমগঞ্জ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু সামাজিক অনুষ্ঠানত ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। ইয়াৰ অংশ হিচাপে বদৰপুৰ মহাবিদ্যালয় সাংস্কৃতিক বিভাগৰ উদ্যোগত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বক্তাসকলে কবিগুৰুগৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৌৰীপুৰ মিউজিক কলেজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবিগুৰুগৰাকীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কবিগুৰুৱে নিজৰ লিখনিৰ জৰিয়তে ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতিকো সুদৃঢ় কৰিছিল। বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত 12টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মাথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি একেবাৰে চাপি অহাৰ ফলত খৰালি কালতো গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। ইপিনে দুলিয়াজান বিধানসভা সমষ্টিৰ দেহিংকিনাৰ নেপালী গাঁৱত বুঢ়ীদিহিং নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। জনসাধাৰণে এই সমস্যাৰ পৰা ৰেহাই পোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন জনাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি 3 দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰীঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত ফেৰী চলাচল বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ফেৰী সেৱা বন্ধ হৈ থাকিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 85.45% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। দেশৰ বিভিন্ন প্ৰান্তত হ'বলগীয়া পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত। সমগ্ৰ ৰাজ্যজুৰি শ্ৰীশ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি পালন। বৰপেটাৰ পাটবাউসী আৰু মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰত বিশেষ কাৰ্যসূচী। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।